وَلَا تَدْعُ مِن دُونِ اللَّهِ مَا لَا يَنْفَعُكَ وَلَا يَضُرُّكَ فَإِنْ فَعَلْتَ فَإِنَّكَ إِذًا مِنَ الظَّالِمِينَ
আর তুমি আল্লাহর বাহিরে আন কাকো আহ্বান নকৰিবা যিবোৰে তোমাৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু অপকাৰ কৰিব নোৱাৰে আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি জালিমসকলৰ অন্তৰ্ভুক্ত হ'বা।